ええやん。赤かかり。
バトルポフィス、モンジットグレー。エトラプランバトルホームホイ。オリジナルチャンディプラー、ホンホトポリトンスフォリプラー、アレモリトドロトビオグトディリティクセコマストウステコン、コトノフェホンホンホンホン。ドクトブリコハクルズラ、カリホア、エタポトルコトラ、サリティシフコホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホホあの、ハートの抜けたい、バスパスのアウトドアでしたら、おじっとくるだけだ、おはようだ、こっちに来シャルプロ、ホントプロ、コストレプロ、アルモト、ドロップフェリー、オブフォー、ビリスティ、キャパラストウ、ウッキャパン、ホポロタイ、ホントノコハイ。コトレカ、モントレ、キャパラストウ、ウッキャパン、ホント、ホンサロン、アルカリコリディホル、ホポロトロ、マノポリカ、ホポロタイ、ウッキノホグリプロカクセ。モントレクセ、デポコボト、ヘラ、カマンド、トダロコ、エポリカ、ホントノコハイ。ウッドブリコ、ハトルセナ、カリエコン、ロードウェス、バス、アルミニ、タコマズトワン、コンヒー、コンクルコ、サイティ、ヒューホホコン、バージョン、ドケ、プラン、ヘルワイ、アルオンナ、ホリゾン、ドケ、アハトハイ。ハトルセナ、ジュラティプティグラティクセ、ジェ、チャンドパ、アルキタナ、オドナ、ミトルガン、ホリポ、チェアノブナム、ラスト、ハイポト、エブグトナ、ホントトハイ。アハトホコ、ジュラ、ハスポトナ、パティクラハセ。ラスカティ、シュー、ドケ、ドケ、アルプラハンティ、ナランジョン、ディ、エブグトナ、ティブ、ホクラハセ。ラストビデオの上、彼女たちで、エドコトナプラン、ヘルワン、ルココール、ホコホントとポリアブログに、ホラビドナプロカクセ。ラストビデオの上で、アホトココール、アホールドカナナクセ。パソナジモディエ、エタホコバタクセ、デエドトナホサクエドクテオ。パソナジモディエ、エカゾナウスナ、アホトココール、アホールドババタクナザナセ。シュノディエ、彼女たちでクセ、デアジョソーカーとタブトナツタイヤポカホネ、ドコトナブリフォン、ルココール、ホンホップ、ホコルドラ、ホハイ、アドバイセ。ジャマバテ、エルコトナ、ピハト、ルココロ、ニコト、アプリ、パハモンチ、ラスト、ハハジョ、プジェプラ、ドイラ、トカクル、アウハトココロ、コンサスル、トカクル、エクル、ハハジョ、アブハコタ、ココラクセ。ウトビタカム、コモンチ、ジョギ、アディトナトゥ、ニコトココロ、ニコト、アプリ、ドイラ、トカクル、アウハトココロ、コンサスル、トカクル、エクル、ハハジョ、アブハハボビ、トカクセ。ハローグレコティアジドハローグレティニティアルウッサーウッドコナレグナスウッドティアルクラハセ。ジャンハリティアルホバイトルプティッド、ハローグレスウッドジャンモディナルウッドハングティアヒー、イオクラハイ。ドラッツウッドティアトナスウッドコナレポシトエディント、ドディナウッドソブアンフニハイ。エホロソジャンハダネメジャーコナ、ハローグレスウッドピスタコンコレアルプザコレ。ゴラスビホジャンポルブレ、イオクサハローニプレ。レストプティシュウォトドコドモノアウッドラストプティザビットハイ、ゴラスウポレケデバヒクルチャーセ。レストプティングのバタクセ、ゼウチャーアンドエウチェベ、ハウジコンプリティアルバタクルバタバハクレ。テコレ、ジャバーワンゴレス、ジャンプジャーアルコンリティプティック、アルゴレスウトウチェベ、アラディナイアルコンナプランホグルウチャーズグレートタ、ハウジコンホティプハラトオリハラズベ。レストプティングのティアルバタジョナハラゴレスウトウポレケ、ホームハベエコンホンリティブハベアルハンティプナハラゴハラハケ、ホンコルトグハンコブルアハンズオプロストプリザブズンカレー、テラホバサバタクセ、デジャンホミティアルホバイクルプティノティ、ボハガンボラセ、コテコテルコンヒダーディヒスタンオディカクリアヒセ、テラコレ、ジェベグノハルタ、ボハガンボラセ、アマ、ハハハ、ネスタ、アロジハタレ、プタバンジョークラー、オロプラナズバイ。オプロストプリザーティアランドエイウツォー、エコタハチットブドルハガラ、アクリルブリ、アラマホミアプセスタ、ホコビチェルコン、ホンコプロハンクルブリ、ジョハダノプティアファンズラセ。オプロストプリザブドンクレアジデンジャーカジョクセレ、オトプレハーシトクトアルゴロフプロロボテ、オトプレハーサタシトクトプロモンクロボ。オプロストプリザケアジオトプレハーゴロフプロエハノトク、ノトンホニービデラウドンクロボ。シュドンクレ、シトクトルジョガルグリランホトサイトディブングライチビシュウデラ、エハラストオトンショクトウミコティサトプシタキボ。オトプレハーサタシトクトトプロストプリザケ、ダンダンドレハノプリスタナ、ナナジデスノクロプロモンティ、ソルタンジョリカンクロボ。কংগ্রেসে হরিয়ানার এখন বিধানসভা নির্বাচনের ভাবে 31 গরাকে প্রার্থীর এখন তালিকা প্রস্তুত করেছে প্রকাশ করেছে সেই অনুসারে দলের জ্যেষ্ঠ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী ভূপেন্দ্র সিং হুদায় গঢ়ি চাম্পালা খেলুৱৈ আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। প্ৰদেশ কংগ্ৰেছৰ মুৰববী উদয় ভনক সদনৰ পৰা টিকট প্ৰদান কৰা হৈছে। একেদৰে কালি কংগ্ৰেছত যোগদান কৰা মল্লযোদ্ধা গণেশ ফগতক জোলানৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী গীতা ভুক্কল জজ্জাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। নিৰ্বাচনীয় হাৰিয়ানা বিধানসভাৰ বাবে 5 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 30 আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত 200 কোটিৰো অধিক ডলাৰ বৃদ্ধি পাই 68,390 কোটি ডলাৰৰ অভিলেখ পৰ্যায় পাইছেগৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি জাৰি কৰা তথ্য অনুসৰি বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি পাইছে। বিগত 3 সপ্তাহত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন 1,390 কোটি ডলাৰ বৃদ্ধি পাইছে। এই সময়ছোৱাত মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ 86,20,00,000 ডলাৰ বৃদ্ধি পাই 55,900 কোটি হৈছে। একেদৰে বিশেষ আহৰণ অধিকাৰ SDR আৰু 90,00,000 ডলাৰ বৃদ্ধি পাই 1,847 কোটি ডলাৰ স্তৰত উপনীত হৈছে। ভাৰতৰ মৰ্গান ষ্টেনলি কেপিটেল ইণ্টাৰনেশ্যনেল MSCI ইমাৰ্জিং মাৰ্কেটছ ইনভেষ্টেবল মাৰ্কেট ইণ্ডেক্সত চলিত মাহত চীনক পিছ পেলাইছে। এই সূচাংকত ভাৰত 22.27% উপনীত হোৱাৰ বিপৰীতে চীন 22.58% আছে। অনুকূল অৰ্থনৈতিক অৱস্থাৰ পৰা ভাৰতৰ বজাৰসমূহ লাভান্বিত হৈছে। শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতিৰ শক্তিশালী অৰ্থনৈতিক মৌলিক দিশৰ লগতে কৰ্পৰেটসমূহৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে দেশখনে অধিক বিনিয়োগ লাভ কৰিছে। তদুপৰি ভাৰতীয় ইকুইটি বজাৰত বহলভিত্তিত লাভ দেখা গৈছে। এই লাভ লাৰ্জ কেপৰ লগতে মিড কেপ আৰু স্মল কেপ সূচাংকতো প্ৰতিফলিত হৈছে। এই ইতিবাচক ধৰাত অৰিহণা যোগোৱা মূল কাৰকসমূহৰ ভিতৰত চলিত বৰ্ষৰ আৰম্ভণিতেই প্ৰত্যক্ষ বিদেশী বিনিয়োগ 47% বৃদ্ধি, খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু ভাৰতীয় বজাৰত যথেষ্ট পৰিমাণৰ বিদেশী বিনিয়োগ জড়িত হৈ আছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে 564 কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতিৰ প্ৰাৰম্ভিক অনুমান প্ৰায় 14,247 কোটি টকা। তেওঁ কয় যে প্ৰকৃত ক্ষয় ক্ষতিৰ মূল্যায়নৰ অন্তত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত অতিৰিক্ত ধন বিচাৰি স্মাৰকপত্ৰ দাখিল কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী 7 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৰ লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূব ৰাজস্থানত অহা দুদিনত মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনী BSF ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বিভাগে ভাৰত বাংলাদেশ সীমান্ত স্থিতি সম্পৰ্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজেপিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱাৰ পাছত প্ৰদান কৰে। সীমান্ত সুৰক্ষা বাহিনী BSF এটা বিজেপিয়ে কৈছে যে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতি সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকে। বাহিনীটোৱে লগতে সীমান্তৱৰ্তী কেন্দ্ৰীয় সংসদৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা Thank you.